এয়া আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰি কৈছো অংকুৰজ্যোতি শৰ্মাই। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কালি লোকসভাত 2025-26 বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰে। এইবাৰৰ বাজেট দেশৰ মধ্যবিত্ত শ্ৰেণীক সকাহ দিয়াৰ লক্ষ্যৰে প্ৰস্তুত কৰাৰ লগতে অৰ্থনৈতিক সংস্কাৰৰ দিশত গুৰুত্ব আৰোপ কৰা হৈছে। বাজেটত 10টা ক্ষেত্ৰক প্ৰাধান্য দিয়া হৈছে। কৃষিখণ্ডক বিকাশৰ প্ৰথম ইঞ্জিন হিচাপে উল্লেখ কৰি বাজেটত কৃষিখণ্ডৰ উন্নয়ন আৰু কৃষকক উপকৃত কৰাৰ লক্ষ্যৰে বহুকেইখন নতুন আঁচনি ঘোষণা কৰা হৈছে। কিষাণ ক্ৰেডিট কাৰ্ডৰ সীমা 5 লাখ টকালৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰি কালিৰ বাজেটত কৃষি উৎপাদন বৃদ্ধিৰ বাবে বিশেষ প্ৰস্তাৱ লোৱা হয়। কৃষকৰ উন্নয়নৰ লক্ষ্যৰে 1,70,00,000 কৃষকলৈ ঋণ সুবিধা প্ৰদানৰ উদ্দেশ্যে জিলাসমূহত প্ৰধানমন্ত্ৰী ধন ধ্যান কৃষি যোজনা আৰম্ভ কৰাৰ প্ৰস্তাৱ ওলোৱা হয়। দেশৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ উন্নয়নৰ বাবে বাজেটত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। উদ্যোগীৰ বাবে এই বাজেটত 10,000 কোটি টকাৰ আঁচনিৰ লগতে মহিলা উদ্যোগীৰ বাবে বিশেষ আঁচনিৰ ব্যৱস্থা কৰা হৈছে। পৰ্যটন ক্ষেত্ৰত এইবাৰৰ বাজেটত বিশেষ গুৰুত্ব দিয়া হৈছে। বাজেটৰ প্ৰতিলিপিত দেশৰ 50খন উল্লেখযোগ্য পৰ্যটন ক্ষেত্ৰৰ উন্নয়নৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সৈতে বিশেষ চুক্তিও সম্পাদন কৰা হ'ব বুলি শ্ৰীমতী সীতাৰমণে উল্লেখ কৰে। জনসাধাৰণৰ স্বাস্থ্য সুনিশ্চিত কৰিবলৈ দেশৰ স্বাস্থ্যখণ্ডত বিশেষ গুৰুত্ব আৰোপ কৰি জীৱনদায়িনী 36বিধ ঔষধৰ ক্ষেত্ৰতো কৰ ৰেহাই দিয়া হ'ব বুলি বিত্তমন্ত্ৰীয়ে ঘোষণা কৰে। 2025 চনৰ ভিতৰত দেশৰ সকলোবোৰ জিলা হাস্পতালত 2,000টা কৰ্কট কেন্দ্ৰ স্থাপন কৰা হ'ব। চিকিৎসা মহাবিদ্যালয়সমূহত 10,000 অতিৰিক্ত আসনৰ ব্যৱস্থা কৰা হ'ব বুলিও বাজেটত উল্লেখ কৰা হয়। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কালি সংসদত 2025-26 বৰ্ষৰ বাজেট উত্থাপন কৰি নামৰূপত বছৰি 12,70,000 মেট্ৰিক টন উৎপাদনক্ষম ইউৰিয়া প্ৰকল্প স্থাপনৰ কথা ঘোষণা কৰে। এই ইউৰিয়া প্ৰকল্পটো উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ কাৰখানা নামৰূপৰ ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগম লিমিটেডৰ চহৰত স্থাপন কৰা হ'ব। কেন্দ্ৰৰ 60% আৰু ৰাজ্যৰ 40% অংশীদাৰিত্বৰে এই নতুন ইউৰিয়া প্ৰকল্পটো ৰূপায়ণ কৰা হ'ব। এই ঘোষণা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই সিদ্ধান্তক সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে যুগান্তকাৰী বুলি অভিহিত কৰে। মুখ্যমন্ত্ৰীয়ে জাগিৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ পাছত নামৰূপৰ এই প্ৰকল্পই ৰাজ্যত সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি কৰিব বুলি উল্লেখ কৰে। তেওঁ লগতে এই ঘোষণাই ৰাজ্যৰ বিকাশৰ গতি ত্বৰান্বিত কৰাৰ লগতে প্ৰায় 10,000 কোটি টকাৰ বিনিয়োগেৰে ৰাজ্যত প্ৰাকৃতিক গেছ ব্যৱহাৰ কৰি সাৰ উৎপাদন কৰাত সহায় কৰিব আৰু কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব বুলি প্ৰকাশ কৰে। অসম সাহিত্য সভাৰ সপ্তাহতম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশনৰ কালি দ্বিতীয় দিনা গ্ৰন্থ উন্মোচনী সভা আৰু জনগোষ্ঠীয় সাহিত্য সন্মিলন অনুষ্ঠিত হয়। অসম সাহিত্য সভাৰ সভাপতি ডঃ সূৰ্যকান্ত হাজৰিকাই সভাপতিত্ব কৰা গ্ৰন্থ উন্মোচনী সভাখন সাহিত্য একাডেমী বঁটাপ্ৰাপক সাহিত্যিক নন্দেশ্বৰ দৈমাৰীয়ে উদ্বোধন কৰে। এই গ্ৰন্থ উন্মোচনী সভাত 170খনৰো অধিক গ্ৰন্থ উন্মোচন কৰা হয়। একেদৰে দৈনিক অসম কাকতৰ সম্পাদক হিতেশ ডেকাই কালি স্মৃতিগ্ৰন্থ উন্মোচন কৰে। অসম সাহিত্য সভাৰ পৰৱৰ্তী পূৰ্ণাংগ অধিৱেশন ডিব্ৰুগড় জিলাৰ দুলীয়াজানত অনুষ্ঠিত হ'ব। পাঠশালাত অনুষ্ঠিত সৌধ অসম সাহিত্য সভাৰ অধিৱেশনকালত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাই 2027 চনত সভাৰ দ্বিবাৰ্ষিক পূৰ্ণকালীন অধিৱেশনখন দুলীয়াজানত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয়। শিৱসাগৰত কালি সৌধ অসম ছাত্ৰ সন্থাৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক সমীৰণ ফুকনক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হয়। শিৱসাগৰ নগৰৰ যুৱদল প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত জিলাখনৰ বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে নৱনিৰ্বাচিত সাধাৰণ সম্পাদকগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে। শুভেচ্ছা গ্ৰহণ কৰি ফুকনে অনাগত দিনত অসমৰ ছাত্ৰ সমাজৰ লগতে শিৱসাগৰবাসী ৰাইজৰ বাবে কাম কৰি যাব বুলি প্ৰকাশ কৰে। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ 5ম তথা অন্তিমখন খেল আজি মুম্বাইৰ ৱাংখেৰ ষ্টেডিয়ামত খেলুৱা হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। ভাৰতে ইতিমধ্যে 3-1 ফলাফলেৰে শৃংখলা হস্তগত কৰিছে। ভাৰতে প্ৰথম দুখন খেলত জয়লাভ কৰে যদিও ইংলেণ্ডে তৃতীয়খন খেলত বিজয় সাব্যস্ত কৰি শৃংখলাত প্ৰত্যাৱৰ্তনৰ চেষ্টা চলায়। অৱশ্যে চতুৰ্থখন খেলত সূৰ্যকুমাৰ নেতৃত্বাধীন ভাৰতীয় দলে 15 ৰাণত জয়লাভ কৰি শৃংখলাত অপ্ৰতিৰোধ অগ্ৰগতি লাভ কৰে। টি20 শৃংখলাৰ পাছত ভাৰত আৰু ইংলেণ্ডৰ মাজত 3খন এদিনীয়া খেল খেলোৱা হ'ব। এই 3খনীয়া শৃংখলাৰ প্ৰথমখন খেল বৃহস্পতিবাৰে অনুষ্ঠিত হ'ব। বাকী 2খন খেল 9 আৰু 12 ফেব্ৰুৱাৰীত খেলোৱা হ'ব। অসমে উত্তৰাখণ্ডত চলি থকা ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহত বৰ্তমানলৈকে 12টা পদক লাভ কৰিছে। অসমে কালি 3টা ৰূপ আৰু 1টা ব্ৰঞ্জৰ পদক লাভ কৰে। ইয়াৰ ভিতৰত অসমে সাঁতোৰত 2টা, ভাৰোত্তোলনত আৰু উচুত 1টাকৈ পদক অৰ্জন কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে হৈ গ'ল। পৰৱৰ্তী বাতৰি 9 বজাত শুনিবলৈ পাব। নমস্কাৰ।